Ea, Ακαχμανή. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বেটী বচাও বেটী পঢ়াও অভিযান, ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 গ'লত পৰাস্ত কৰে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ পূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক গাঢ় কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে শ্লোভাকিয়াক ইউৰোপৰ গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ বুলি অভিহিত কৰি তেওঁ লগতে এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলিও আশা ব্যক্ত কৰে। চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে ভাৰতীয় মান সময় অনুসৰি আজি নিশা প্ৰায় 10:30 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিচত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ফ্ৰান্স ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে এভিয়াঁত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্স আৰু ভাৰতৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাতো অংশগ্ৰহণ কৰিব। পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্লোভাকিয়া ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে বৈঠকত ভাগ ল'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকী নিচত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ ভ্ৰমণক লৈ ভাৰতীয় মূলৰ লোকসকলৰ লগতে ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাতা আৰু বাণিজ্য খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত ইউৰোপত সামগ্ৰিকভাৱে ভাৰতৰ গুৰুত্ব অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰাকে ধৰি তেওঁক আদৰিবৰ বাবে বিভিন্ন মহলত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে।
On arrival this evening, Prime Minister Modi will proceed to his hotel, where he will attend a community reception bringing together members of the Indian diaspora from across the south of France. The engagements on 14th of June opened on a note of innovation and ambition. Prime Minister Modi, alongside President Macron, will inaugurate Bharat Innovates, India's flagship innovation showcase at the Palais des Expositions de Nice. More than 120 Indian startups and companies will come together with leading investors and business leaders from France and across the world, spotlighting India as a global destination for deep tech, artificial intelligence and entrepreneurship. This is Shailesh Menon for Akashvani News, Nice, France.
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত পূৰ্বৰে পৰাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। সম্প্ৰতি ফ্ৰান্সত প্ৰায় 10,000 গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে 2030 চনৰ ভিতৰত এই সংখ্যা 30,000লৈ বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ চাংলাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। আনহাতে আকাশবাণীৰ ব্ৰাটিস্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদী শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেগ্ৰিনীক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমিকণ্ডাক্টৰ আৰু ড্ৰোনলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ষ্টাৰ্টআপ কেন্দ্ৰসমূহত অন্যতম ৰূপে পৰিগণিত হৈছে আৰু সৰু চহৰ তথা গাঁৱৰ যুৱক যুৱতীসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে যুৱক যুৱতীসকলক প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁ কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু অটল ইনোভেশ্যনৰ দৰে উদ্যমসমূহে উদ্যমশীলতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিছে। শ্ৰীমোদীয়ে কয় যে বিগত 12 বছৰত NDA চৰকাৰে যুৱ প্ৰজন্মৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি উদগনি যোগাই আহিছে আৰু ইয়াৰ ফলত দেশৰ যুৱক যুৱতীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু তেওঁলোকে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাবিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা মতে ই জাহাজখনৰ কেপ্টেইনসকলৰ সৈতে কথা পাতিছে আৰু কেপ্টেইনগৰাকীয়ে জাহাজখনৰ চালক দলৰ সকলো সদস্য নিৰাপদে থকা বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য পৰীক্ষণ গোটে জনসাধাৰণক এনেধৰণৰ ভুৱা আৰু ভিত্তিহীন দাবীৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। বেটী বচাও বেটী পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। ক্ৰমান্বয়ে হ্ৰাস পোৱা শিশু লিংগ অনুপাত আৰু লিংগ আধাৰিত বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে 2015 চনৰ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে ছোৱালীৰ শিক্ষা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সুদৃঢ় কৰি তোলা হৈছে। বিগত দশকত গুৰুত্বপূৰ্ণ লিংগ সূচকৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিযানে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা মতে বিগত 10 বছৰত জন্মৰ সময়ত লিংগ অনুপাত প্ৰতি 1000 ল'ৰাৰ বিপৰীতে 918ৰ পৰা 929লৈ বৃদ্ধি পাইছে। একেদৰে মাধ্যমিক পৰ্যায়ত ছোৱালীৰ নামভৰ্তি প্ৰায় 75%ৰ পৰা 80%লৈ বৃদ্ধি পাইছে। ভাৰত আৰু জাৰ্মানীৰ মাজৰ উন্নয়নমূলক সহযোগিতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে নীতি আয়োগ আজি নতুন দিল্লীত জাৰ্মান প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নিকা শক্তি, পৰিৱেশ সংৰক্ষণ, স্থায়ী বিকাশ, কৃষি সংস্কাৰ, জল ব্যৱস্থাপনা আৰু সেউজ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। দুয়োপক্ষৰ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰা আৰু নিৰন্তৰ বিকাশৰ বাবে পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰাৰ সম্পৰ্কে মত পোষণ কৰে। প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্ৰোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হবলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ দুণ্ডিগালত অৱস্থিত এয়াৰফৰ্চ একাডেমীৰ 217 সংখ্যক পাঠ্যক্ৰমৰ সমাপ্তি উপলক্ষে আজি আয়োজিত পেৰেডত ভাগ লৈ তেওঁ এইদৰে আহ্বান জনায়। খেলৰ বাতৰি। ফিফা বিশ্বকাপত আজি পুৱা লচ এঞ্জেলছৰ ছোফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ন ববাডিলাৰ আত্মঘাতী গলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফোলৰিন বেলোগুনৰ গলেৰে আমেৰিকাই অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলোগুনে দলৰ হৈ দ্বিতীয়টো গল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভিনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেলত 1-1 ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত গল দিয়ে। প্ৰতিযোগিতাত আজি নিশা 12 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আৰম্ভ হোৱাত বৰষুণৰ বাবে কিছু বিলম্ব ঘটিছে। এতিয়ালৈকে টছ সম্পন্ন হোৱা নাই। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিছে। বিৰাট কোহলিক আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4-দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাবিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বেটী বচাও বেটী পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।